এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ মত প্ৰকাশ। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি। কাৰ্গিল যুদ্ধ সোঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন, অসমতো শ্বহীদ সেনা জোৱানক সোঁৱৰণ। আৰু অল্ড ট্ৰেফৰ্ড টেষ্টৰ তৃতীয় দিনা 7 উইকেটৰ বিনিময়ত ইংলেণ্ডৰ 544 ৰাণৰ বৃহৎ স্কোৰ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তী ৰাণী ডেকা। ৰাজ্যত বৰষুণ নহলে খৰাং পৰিস্থিতি ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰিছে। বৰষুণৰ অভাৱত খেতিপথাৰত চিৰাল ফাঁট মেলাত কৃষকে ভূই ৰুব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা সন্দৰ্ভত কালি সাংবাদিকৰ আগত উল্লেখ কৰি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শেহতীয়া খৰাং পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নজৰ ৰাখিছে। সাধাৰণতে অসমত আগষ্টলৈকে কঠীয়া পাৰিব পাৰি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যদি বৰষুণ নহয় তেতিয়াহলে চৰকাৰে ৰাজ্যত আনুষ্ঠানিকভাৱে খৰাং পৰিস্থিতি ঘোষণা কৰিব লাগিব। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে প্ৰস্তুতিও চলাই আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। খৰাং পৰিস্থিতি ঘোষণা হলে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা কৃষকসকলক ৰাজ্য চৰকাৰে সহায় কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
বিনা 11 বুলি আমাৰ এটা ভেৰাইটি আছে যি 3 মাহত ধান উৎপাদন হ'ব পাৰে, সেইবাবে আমি পৰিস্থিতিটো অকণমান নজৰত ৰাখিছোঁ আৰু যদি বৰষুণ নাপাওঁ তেতিয়াহ'লে আমি আনুষ্ঠানিকভাৱে খৰাং ঘোষণা কৰিব লাগিব আৰু তাৰ ব্যৱস্থাও আমি ইতিমধ্যে প্ৰস্তুতি কৰি ৰাখিছোঁ। খৰাং ঘোষণা হ'লে PM ফচল বীমা যোজনা আৰু আমাৰ যাক ষ্টেট ডিজাষ্টাৰ ৰেছপন্স ফাণ্ড, এই দুয়োটাৰ পৰা আমি ৰাজ্যৰ কৃষকসকলক সহায় কৰিব পাৰিম, গতিকে তাৰ ব্যৱস্থা আমি ইতিমধ্যে সাজু কৰি ৰাখিছোঁ।
উল্লেখযোগ্য যে ৰাজ্যত অস্বাভাৱিকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত 27খন জিলাৰ ঠায়ে ঠায়ে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰে 14খন জিলাত বৰষুণ যথেষ্ট হ্ৰাস পোৱাৰ লগতে 13খন জিলাত বৰষুণ পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে, যাৰ বাবে এই জিলাকেইখনৰ কৃষকসকল তীৱ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই গৃহমন্ত্ৰী অমিত শ্বাহক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ বিষয়ে ইতিমধ্যে অৱগত কৰিছে। ৰাজ্যত খৰাং সদৃশ পৰিস্থিতিয়ে দেখা দিলে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি শিতানৰ পৰা অসমক সহায় কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক মন্ত্ৰী শ্ৰীমহন্তই অনুৰোধ জনাইছে। এই সন্দৰ্ভত ৰাজহ মন্ত্ৰীগৰাকীয়ে গৃহমন্ত্ৰীৰ হাতত এখন পত্ৰও অৰ্পণ কৰিছে। যোৱা বৃহস্পতিবাৰে ৰাজহ মন্ত্ৰী কেশৱ মহন্তই গৃহমন্ত্ৰী শ্ৰীশ্বাহক সাক্ষাৎ কৰাৰ সময়ত গৃহমন্ত্ৰীগৰাকীয়ে বিষয়টো সন্দৰ্ভত সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিছে। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে উল্লেখ কৰিছে। গুৱাহাটীত কালি এই কথা ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অভিজ্ঞ শিক্ষক নথকাৰ বাবে বৰ্তমান আদৰ্শ মহাবিদ্যালয়সমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এই মহাবিদ্যালয়সমূহক সঠিক দিশত নেতৃত্ব দিয়াৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অভিজ্ঞ শিক্ষক নথকাৰ বাবে আদৰ্শ মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত শিক্ষকসকলৰ বাবে মহাবিদ্যালয়ৰ কাম কাজ আগবঢ়াই নিয়াটো যথেষ্ট কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত মহাবিদ্যালয়সমূহক কম সময়ত আগবঢ়াই নিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ইতিবাচক। অৱশ্যে ৰাজ্যৰ আন মহাবিদ্যালয়সমূহত এই ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। মহাবিদ্যালয়ত শিক্ষকৰ বদলীকৰণ ব্যৱস্থা নথকাৰ বাবে আন মহাবিদ্যালয়ৰ পৰা যিহেতু জ্যেষ্ঠ শিক্ষক আনিব পৰা নাযায় সেয়ে অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মডেল কলেজসমূহত নতুন পদৰ সৃষ্টি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। সেই অনুসৰি 2026 চনৰ 13 ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতি শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা 9 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ 4 দিন পাছতে অৰ্থাৎ 13 ফেব্ৰুৱাৰীত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে। সংবিধানৰ নীতি অনুসৰি ৰাষ্ট্ৰপতি শাসন প্ৰথম অৱস্থাত 6 মাহৰ বাবে বলবৎ কৰা হয় আৰু সংসদৰ অনুমোদনক্ৰমে 6 মাহৰ ব্যৱধানত 3 বছৰলৈ এই ম্যাদ বৃদ্ধি কৰিব পাৰি। বকুৰ সমীপৱৰ্তী অসম মেঘালয় সীমান্তৰ গামৈৰিমুৰা মালাং অঞ্চলত জৈৱিক পদ্ধতিৰে কৰা আনাৰস খেতিয়ে অসমৰ লগতে আন আন ৰাজ্যৰ চাহিদা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ উদ্যান শস্য বিভাগৰ সহযোগত সীমান্তৱৰ্তী অঞ্চলটোত খেতিয়কসকলে আনাৰসৰ কেইবাখনো বাগান গঢ়ি তুলিছে। এই বাগানসমূহত উৎপাদিত আনাৰসৰ বিক্ৰীৰ জৰিয়তে অঞ্চলটোৰ প্ৰায় 500 কৃষক লাভৱান হৈছে বুলি আমাৰ কামৰূপৰ সংবাদদাতাই জানিবলৈ দিয়ে। এই সন্দৰ্ভত স্থানীয় এগৰাকী কৃষকে এইদৰে কয়।
বিগত বছৰবোৰৰ তুলনা কৰিলে ভালেই হৈছে। এইবাৰো আমাৰ এইটো যি বকৰ মালাং অঞ্চল, আনাৰস খেতিৰ ক্ষেত্ৰত আচলতে অসমৰ ভিতৰতে অগ্ৰণী অঞ্চল। প্ৰায় 500 গৰাকী কৃষকে জৈৱিক পদ্ধতিৰে বছৰটোত এটা ছিজনত, যিটো আমাৰ বৰ্তমান ছিজন চলি আছে হাৰ্ভেষ্টিঙৰ, এই ছিজনত প্ৰায় 700-800 মেট্ৰিক টন আনাৰস ইয়াতে উৎপাদন কৰে। এটা ভাল খবৰ, আমাৰ ইমানখিনি আনাৰস ইয়াতে উৎপাদন হোৱাৰ পিছতো আমি যদি চাবলৈ যাওঁ, বিগত মানে যিবোৰ বছৰ আছিল সেই বছৰ তুলনাত এবাৰ আমি যথেষ্টখিনি আনাৰসৰ মূল্য পাইছো। আমি আন যি মেঘালয় দুটনি চাইডৰ পৰা যিখিনি আনাৰস আহে, সেইখিনি যদি আমি দাম চাবলৈ যাওঁ, এটাত 20-25 টকা তেনেকে বিক্ৰী কৰিব লগা হয়। কিন্তু আমাৰ ইয়াতে যিসমূহ প্ৰডাকশ্যন হয়, সেই প্ৰডাকশ্যনখিনি আমাৰ মানে গুৱাহাটী, বৰপেটা ঠাইৰ পৰা ৰিটেইলাৰবিলাক আহি এটা পিছত 35-40 টকা তেনেকে ইয়াৰ পৰা ক্ৰয় কৰি লৈ যায়। গতিকে তেনে ক্ষেত্ৰত এইবাৰ আমাৰ ফাৰ্মাৰখিনি যথেষ্ট উপকৃত হৈছে। গোটেই বস্তুখিনি যেতিয়া চাবলৈ গ'লে আচলতে ইয়াত ইমানখিনি আনাৰস উৎপাদন হোৱাৰ পিছতো ইয়াত যিমানখিনি আনাৰস ডিমাণ্ড আছে, আচলতে সেই ডিমাণ্ডখিনি আমি ফুলফিল কৰিব পৰা নাই। এই ক্ষেত্ৰত গভৰ্ণমেণ্টে আমাক যথেষ্টখিনি সহায় কৰিছে।
1999 চনৰ কাৰ্গিল যুদ্ধক সোঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰণ কৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিন্তু গগৈৰ সমাধিস্থলতো বীৰ শ্বহীদগৰাকীক আজিৰ দিনটোত স্মৰণ কৰা হৈছে। গুৱাহাটীৰ শিলপুখুৰীত থকা যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীৰ আয়োজন কৰাৰ লগতে শিলচৰৰ ENDD কলনীৰ কাৰ্গিল শ্বহীদ স্মাৰকত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কাৰ্গিল বিজয় দিৱস উপলক্ষে কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়াব। এই কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কৃষ্ণেন্দু পালৰ লগতে অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজুৱেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰা আজি 26 বছৰ পূৰ্ণ হৈছে। ভাৰতীয় সেনাৰ বিজয় অভিযানৰ জৰিয়তে পাকিস্তানৰ সেনাই অকৰ্তৃত্বশীলভাৱে দখল কৰি থকা জম্মু কাশ্মীৰৰ কাৰ্গিল ভূমি উদ্ধাৰ কৰিছিল। সদ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা শীৰ্ষক পদক্ষেপৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰীক্ষাৰ্থীসকলে আজিৰে পৰা 4 আগষ্টলৈ www.asu.org.in ৱেবছাইটৰ যোগে আবেদন কৰিব পাৰিব। আবেদন কৰা পৰীক্ষাৰ্থীসকলৰ অহা 10 আগষ্টত গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব। বাছনি পৰীক্ষাত উত্তীৰ্ণসকলে মৌখিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। ইয়াৰ ভিতৰত অসমৰ পৰা 26 গৰাকী পৰীক্ষাৰ্থীক বাছি উলিওৱা হ'ব। অসমৰ এই 26 গৰাকী পৰীক্ষাৰ্থীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ 14 গৰাকী পৰীক্ষাৰ্থীসহ মুঠ 40 গৰাকীক নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ'ব। পৰীক্ষাৰ্থীসকলক দিল্লীৰ বচা বচা প্ৰতিষ্ঠানত এই পৰীক্ষাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰা হ'ব। পৰীক্ষাৰ্থীসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰস্তুতিৰ ব্যৱস্থা কৰাৰ উপৰিও তেওঁলোকক মাহিলী জলপানীও প্ৰদান কৰা হ'ব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে হিন্দীকে ধৰি অন্যান্য বিষয়ৰ স্নাতক পদৰ দ্বিতীয়খন কাট অফ মাৰ্কৰ তালিকা কালি প্ৰকাশ কৰিছে। কাট অফ মাৰ্ক অনুসৰি নথি পৰীক্ষাৰ বাবে যোগ্য বিবেচিত প্ৰাৰ্থীসকলৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি তালিকাত নাম সন্নিৱিষ্ট হোৱা প্ৰাৰ্থীসকলে এডমিট কাৰ্ড ডাউনলোড কৰি নিৰ্ধাৰিত দিন আৰু সময়ত নথি পৰীক্ষণৰ উপস্থিত থাকিব লাগিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ। তিনিচুকীয়াত কালি কেইবাটাও কাৰ্যসূচীৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা পৰ্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হয়। তেওঁ জিলাখনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, সাধাৰণ প্ৰশাসন, পৰ্যটন আদি বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰসমূহৰ নিৰ্মাণ 31 অক্টোবৰৰ ভিতৰত সমাপ্ত কৰিবলৈ তেওঁ আহান জনায়। মন্ত্ৰী শ্ৰীদাসে জিলাখনত নিৰ্মাণ কৰা অত্যাধুনিক চৰকাৰী আৱৰ্ত ভৱন পৰিদৰ্শন কৰি 15 অক্টোবৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱনটো উদ্বোধন কৰিব বুলি উল্লেখ কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াৰ পৰ্যটন কেন্দ্ৰ পৰিদৰ্শন কৰি এই কেন্দ্ৰৰ বুজ লোৱাৰ লগতে এখন গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁ জিলা বিজেপিৰ কাৰ্যালয়ত জিলা পৰিষদৰ সভাপতি নিৰ্বাচনৰ বাবে এখন সভাতো অংশগ্ৰহণ কৰে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ চতুৰ্বিংশতিতম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে ধেমাজি জিলাৰ জয়ৰামপুৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত গোস্বামীলৈ জননী গৌৰৱ বঁটা আগবঢ়োৱা হয়। পৰিষদৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিভিন্ন জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। ইপিনে দুদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ প্ৰতিষ্ঠা দিৱস কালিৰে পৰা শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, সাংগঠনিক কৰ্মশালা আদি অনুষ্ঠিত হয়। এই কৰ্মশালাৰ পিছতে মুকলি সভা উদ্বোধন কৰা হয়। এই সভাত সংগঠনটোৱে 2025 বৰ্ষৰ বাবে প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰাক সংবাদজ্যোতি বঁটা প্ৰদান কৰে। মুকলি সভাত মুক্তিৰ জননী শীৰ্ষক এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি চিত্ৰাংকন প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অল্ড ট্ৰেফৰ্ডত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চতুৰ্থ ক্ৰিকেট টেষ্টৰ কালি তৃতীয় দিনা ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত 7 উইকেটৰ বিনিময়ত 544 ৰাণৰ বৃহৎ স্কৰ সংগ্ৰহ কৰিছে। ইংলেণ্ডৰ তাৰকা খেলুৱৈ জো ৰুটে 150 ৰাণ সংগ্ৰহ কৰাৰ লগে লগে টেষ্ট ক্ৰিকেটৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হয়। খেলুৱৈগৰাকীয়ে দ্বিতীয় স্থানত থকা অষ্ট্ৰেলিয়াৰ ৰিকি পইণ্টিঙৰ 13,378 ৰাণ কালি অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰে। প্ৰথম ইনিংছৰ 3টা উইকেট বাকী থকা অৱস্থাত ইংলেণ্ড ভাৰততকৈ 186 ৰাণত আগবাঢ়ি আছে। কালি দিনটোৰ খেলৰ সামৰণিত বেন ষ্টকছে 77 আৰু লিয়াম ডছনে 21 ৰাণ কৰি বেট ধৰি আছে। উল্লেখযোগ্য যে এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 5খনীয়া খেলত ইংলেণ্ডে 1-2 অগ্ৰগতি লাভ কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ভাস্বতী চক্ৰৱৰ্তীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
নৰেন্দ্ৰ মোদী ইন্দিৰা গান্ধীৰ পাছতে একেৰাহে দেশৰ দ্বিতীয় সৰ্বোচ্চকালৰ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ উচিত চলিবই বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা বাতৰিক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত নিয়মীয়া বাৰ্তা, দৈনিক অসম, অসমীয়া খবৰ আদিৰ লগতে আন কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বৰষুণ নিদিলে ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ বাতৰিক দৈনিক অগ্ৰদূত, দ্য চেণ্টিনেল, আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ম্যানমাৰ সীমান্তত সেনাবাহিনীয়ে ড্ৰোন অনুশীলন চলোৱাৰ বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ বাতৰিকো আজিৰ কাকতসমূহে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ দ্বিতীয় পৰ্বৰ কাম কাজ আৰম্ভ হোৱাৰ বাতৰিক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতখনে 3 সপ্তাহত দেশৰ বিদেশী মুদ্ৰাৰ ভাণ্ডাৰত 63,000 কোটি টকাৰ মুদ্ৰা হ্ৰাস, এই শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। তৃণমূল কৰ্মীক উচতোৱা দলীয় নেতাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি অগপৰ সভাপতি অতুল বৰাই উল্লেখ কৰা বাতৰিক অসমীয়া খবৰ কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। কাকতখনে কাজিৰঙাত মাৰাত্মক এলিফেণ্ট হাৰ্পেছ ভাইৰাছত আক্ৰান্ত হৈ হাতীৰ মৃত্যু হোৱাৰ বাতৰিটোকো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিৰ 8টা মৰ্চাৰ সভাপতি নিযুক্তি দিয়াৰ বাতৰিক অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰাৰ লগতে আন কেইবাখনো কাকতে গুৰুত্ব সহকাৰে বাতৰিটোক প্ৰকাশ কৰিছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ আৰু ছমাহলৈ বৃদ্ধি পোৱাৰ বাতৰিকো আজিৰ কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আৰু এই বছৰত উত্তৰ পূব ৰেলৱে 9 শতাধিক সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছে বুলি বিভাগটোৱে সদৰি কৰা বাতৰিক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আহক এতিয়া পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমৰ কোনো কোনো ঠাইত স্বাভাৱিক অৱস্থাতকৈ তাপমাত্ৰা 3-4 ডিগ্ৰী হ'ব পাৰে বুলিও কেন্দ্ৰটোৱে জনাইছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ বাবে চৰকাৰে প্ৰস্তুতি চলাই আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ উচিত সিদ্ধান্ত বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মত প্ৰকাশ। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি আৰু অল্ড ট্ৰেফৰ্ড টেষ্টৰ তৃতীয় দিনা 7 উইকেটৰ বিনিময়ত ইংলেণ্ডৰ 544 ৰাণৰ বৃহৎ স্কৰ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। এতিয়া জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।